يا إبراهيم أعرض عن هذا إنه قد جاء أمر ربك وإنهم آتيهم عذاب غير مردود.
هي إبراهيم তুমি এই বিতর্কৰ পৰা বিৰত হোৱা, নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব এনেকুৱা এটা শাস্তি যিটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়।